Ella, Akashvani. বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বিশ্বৰ কোনো শক্তিয়ে ভাৰতক নিজৰ বিষয়সমূহ কিদৰে পৰিচালনা কৰিব লাগে সেই বিষয়ে নিৰ্দেশ দিব নোৱাৰে বুলি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনিদিনত অসম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম, উৰিষ্যা, ছত্তীশগড় আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ এলেকাসমূহৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ইছলামাবাদত প্ৰতিবাদৰত বেলুচ ইয়াকজাতীয় সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীয়ে আজি পঞ্চম দিনত ভৰি দিছে। আৰু হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত পেল্লক ইমৰে বৰ্গা জানুচ স্মাৰক মল্লযুদ্ধ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে আধিপত্য অক্ষুণ্ণ ৰাখিছে। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহযোগিতা কামনা কৰিব। সংসদৰ বৰ্ষাকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। 21 আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে সংসদত উত্থাপন কৰিবলগীয়া যিকোনো গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু। তেওঁ কয় যে অধিৱেশনৰ সময়ছোৱাত জনবিশ্বাস সংশোধনী ব্যৱস্থা বিধেয়ক 2025, ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিচালনা বিধেয়ক 2025, ব্যৱসায়িক জাহাজ চলাচল বিধেয়ক 2025কে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত আলোচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হ'ব। অধিৱেশনৰ পূৰ্বে ৰণনীতি চূড়ান্ত কৰাৰ উদ্দেশ্যে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কালি বিৰোধী INDI মিত্ৰজোঁটৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ দলে বিষয়সমূহ উত্থাপন কৰাৰ বাবে দলসমূহৰ মাজত সহমত গঢ়ি উঠে। বিশ্বৰ কোনো শক্তিয়ে ভাৰতক নিজৰ বিষয়সমূহ কিদৰে পৰিচালনা কৰিব লাগে সেই বিষয়ে নিৰ্দেশ দিব নোৱাৰে বুলি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। নতুন দিল্লীত কালি ভাৰতীয় প্ৰতিৰক্ষা সম্পত্তি সেৱাৰ 2024 বেটছৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্যি দিয়া ভাষণত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই সাৰ্বভৌম দেশত সকলো সিদ্ধান্ত নেতৃবৰ্গই গ্ৰহণ কৰে। তেওঁ কয় যে বিভাজন সৃষ্টি কৰাৰ প্ৰচেষ্টাসহ ভালেমান প্ৰত্যাহ্বান আছে। ভাৰত উন্নত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ দিশত ধাৱমান হৈছে বুলি তেওঁ মন্তব্য কৰে। অপাৰেচন সিন্দুৰৰ সময়ত অসামৰিক লোকক আক্ৰমণ নকৰা আৰু অকল সন্ত্ৰাসবাদী আন্তঃগাঁথনিসমূহকে লক্ষ্য কৰি লোৱা ভাৰতৰ সুপৰিকল্পিত সিদ্ধান্তৰ প্ৰশংসা কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশে শান্তি আৰু অহিংসাত বিশ্বাস কৰে। পাকিস্তানৰ বহলপুৰ আৰু মুৰিডকেৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি লৈ ভাৰতে সন্ত্ৰাসবাদৰ ষড়যন্ত্ৰকাৰীসকলক ভালদৰে এশিকনি দিয়া বুলি শ্ৰীধনখড়ে মন্তব্য কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেতবোৰ শক্তিয়ে ভাৰতৰ উত্থান বৰদাস্ত কৰিব নোৱাৰে কিয়নো সমগ্ৰ বিশ্ব আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হোৱাৰ সময়তো ভাৰতৰ অৰ্থব্যৱস্থা ইমান শক্তিশালী হ'ব বুলি কোনেও ভবা নাছিল। তেওঁ কয় যে অকল অৰ্থব্যৱস্থাৰ বিকাশেই নহয় বৰং জনসাধাৰণৰ উন্নয়ন ভাৰতৰ মূল উদ্দেশ্য। ভাৰত বিশ্ব পৰ্যায়ৰ সবাতোকৈ অভিলাষী ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে বুলি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনিদিনত অসম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম, উৰিষ্যা, ছত্তীশগড় আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ এলেকাসমূহৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে কেৰালা আৰু কৰ্ণাটকৰ উপকূলভাগত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰি ৰেড এলাৰ্ট জাৰি কৰিছে। পৰৱৰ্তী 5 দিনত কংকণ, গোৱা আৰু মহাৰাষ্ট্ৰৰ মধ্যভাগতো ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ আধ্যাত্মিক শীৰ্ষ সন্মিলনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। এই প্ৰবন্ধটোত যুৱ আধ্যাত্মিক শীৰ্ষ সন্মিলনৰ নিচামুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱ আধ্যাত্মিক শীৰ্ষ সন্মিলন কিদৰে নিচামুক্ত ভাৰত গঢ়াৰ দিশত লোৱা বৃহৎ পদক্ষেপৰূপে পৰিগণিত হৈছে সেই বিষয়ে ডঃ মাণ্ডাভিয়াই বিশদভাৱে উল্লেখ কৰিছে। এম ৱাই ভাৰত উদ্যমে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম বিষয়বস্তুৰে উত্তৰ প্ৰদেশৰ পবিত্ৰ কাশীঘাটত যুৱ আধ্যামিক শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। মোদী চৰকাৰৰ নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আয়োজন কৰা এই সন্মিলন কালি আৰম্ভ হয়। ডঃ মাণ্ডাভিয়াই তেওঁৰ পষ্টত এই সন্মিলন অকল আধ্যামিক সমাৱেশেই নহয় বৰং মাদক দ্ৰব্যৰ আসক্তিৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা যুৱ আন্দোলনৰ আৰম্ভণি বুলি উল্লেখ কৰিছে। তেওঁ কয় যে দেশৰ যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ বিভীষিকামুক্ত ভৱিষ্যৎ গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। এই সন্মিলনত ভালেসংখ্যক যুৱ নেতা, আধ্যামিক পথ প্ৰদৰ্শক আৰু সমাজৰ প্ৰভাৱশালী লোকে অংশগ্ৰহণ কৰিছে। সন্মিলনত মানসিক স্বাস্থ্য, আধ্যামিকতা আৰু সমূহীয়া কাম কাজৰ মাধ্যমেৰে নিচাজাতীয় ঔষধৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সৰ্বাত্মক দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ৰাজধানী চহৰ ইছলামাবাদত প্ৰতিবাদৰত বেলুচ ইয়াকজেহতি সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীয়ে আজি পঞ্চম দিনত ভৰি দিছে। বেলুচিস্তানৰ পৰা বলপূৰ্বকভাৱে নিৰ্দিষ্ট কৰা লোক আৰু বি ৱাই চিৰ আটকাধীন নেতাৰ পৰিয়ালে এই প্ৰতিবাদ কাৰ্যসূচীৰ নেতৃত্ব দিছে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে কালি চতুৰ্থ দিনটোত প্ৰতিবাদকাৰীসকলে ইছলামাবাদৰ প্ৰেছ ক্লাবলৈ আহিব নোৱাৰাকৈ পাকিস্তানী কৰ্তৃপক্ষই ৰাস্তাসমূহ বন্ধ কৰি দিছিল। তেওঁলোকে এইবুলিও অভিযোগ কৰে যে প্ৰতিবাদকাৰীসকলক বলপূৰ্বকভাৱে বেলুচিস্তানলৈ ঘূৰাই পঠিওৱাৰ বাবে কৰ্তৃপক্ষই প্ৰতিবাদস্থলীলৈ এখন বাছো অনাইছিল। প্ৰতিবাদকাৰী গোটটোত শিশুকে ধৰি বয়সস্থ মহিলা আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বেলুচ ইয়াকজেহতি সমিতিয়ে কয় যে প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰৰ বাধা নিষেধ আৰু বেআইনীভাৱে নেতাসকলক আটক কৰি ৰখা কাৰ্যই বেলুচ কণ্ঠক ৰুদ্ধ কৰিব খোজা পাকিস্তানী চৰকাৰৰ ধাৰাবাহিক আৰু পদ্ধতিগত আক্ৰমণকে প্ৰতিফলিত কৰিছে। স্থানীয় কৃষি আৰু উদ্যমীক উৎসাহিত কৰাৰ বাবে নাগালেণ্ডৰ কিফিৰে জিলাৰ লংমাত্ৰাত কালি আম মহোৎসৱ উদযাপিত হয়। জিলা প্ৰশাসন আৰু কিফিৰেৰ উদ্যান শস্য বিভাগৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত সুস্বাদু আম উৎপাদিত লংমাত্ৰা অঞ্চলৰ 13খন গাঁৱক সামৰি লোৱা হৈছে। গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱা, সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ পৰামৰ্শদাতা কিচুমেউ ইমচুঞ্জাৰে কেৱল মহোৎসৱৰ বাবেই নহয় আম খেতিৰ বাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই যাবলৈ খেতিয়কসকলক আহান জনাইছে। তেওঁ আধুনিক যন্ত্ৰপাতি আৰু অন্যান্য ব্যৱস্থাৰে কৃষিকাৰ্যক উদগনি আৰু সমৰ্থন আগবঢ়াই অহা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভতো আলোকপাত কৰে। কিফিৰেৰ উপ আয়ুক্ত টেমচুৱতি লংকুমেৰে খেতিয়কসকলক সামূহিক আৰু জৈৱিক কৃষি পদ্ধতিত গুৰুত্ব দিবলৈ আহান জনাইছে। তেওঁ কয় বৃহৎ লক্ষ্যৰ দিশত এই মহোৎসৱ এটা সৰু পদক্ষেপ। প্ৰথমবাৰৰ বাবে আয়োজিত এই মহোৎসৱ বাৰ্ষিক সমাৰোহত পৰিণত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। জিলা উদ্যান শস্য বিষয়া চেণ্টিনুংবা লংচাৰে কয় যে বিভাগে শীঘ্ৰেই বাণিজ্যিক জাতৰ আমৰ খেতি আৰম্ভ কৰিব। ভাৰতে অষ্ট্ৰেলিয়াৰ ছানশ্বাইন উপকূলত অনুষ্ঠিত 66 সংখ্যক আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত 3টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। দিল্লীৰ কণৱ তালৱাৰ আৰু আৰৱ গুপ্তা আৰু মহাৰাষ্ট্ৰৰ আদিত্য মংগুৰীয়ে এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছে। একেদৰে কৰ্ণাটকৰ এবেল জৰ্জ মেথিউ আৰু দিল্লীৰ আদিশ জৈনে ৰূপ আৰু দিল্লীৰ অৰ্চিত মানসে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ভাৰতে 1998 চনৰ পাছত এইবাৰ এই অলিম্পিয়াডত 3টাকৈ স্বৰ্ণ পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে 2024 চনত 4টা স্বৰ্ণ পদক লাভ কৰি ভাৰতে ইতিহাস ৰচনা কৰিছিল। হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত পেল্লাক ইমৰে ৱৰ্গা জানু স্মাৰক মল্লযুদ্ধ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে আধিপত্য অক্ষুণ্ণ ৰাখিছে। ভাৰতৰ মহিলা মল্লযোদ্ধাসকলে কালি প্ৰতিযোগিতাত 1টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰিয়া মালিকে 76 কিলোগ্ৰাম ওজন শাখাত দেশৰ হকে ৰূপৰ পদক হস্তগত কৰে। একেদৰে এছিয়ান চেম্পিয়ন মনীষাই ব্ৰঞ্জৰ পদকৰ যুঁজত কৃষ্টচিনা ছাজিকিনাক পৰাস্ত কৰি পদক দখল কৰে। ভাৰতে বৰ্তমানলৈকে এই প্ৰতিযোগিতাত 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 8টা পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বিশ্বৰ কোনো শক্তিয়ে ভাৰতক নিজৰ বিষয়সমূহ কিদৰে পৰিচালনা কৰিব লাগে সেই বিষয়ে নিৰ্দেশ দিব নোৱাৰে বুলি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3 দিনত অসম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম, উৰিষ্যা, ছত্তীশগড় আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ এলেকাসমূহৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আৰু হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত পেল্লাক ইমৰে ৱৰ্গা জানু স্মাৰক মল্লযুদ্ধ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে আধিপত্য অক্ষুণ্ণ ৰাখিছে।